হ'ল মোৰ জীৱনৰ প্ৰতিটো সময় পাৰ কৰি দিম তোৰ লগত কৰি দিম।